নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসমৰ বাপতিহাহোন ভোগালী বিহুৰ আজি উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসাহ উদ্দীপনাৰে উৰুকাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। হেঁপাহৰ ভোগালীৰ উৎসাহত অতিথি আপ্যায়নৰ বাবে অসমীয়া ৰাইজে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভোগালী বিহু অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য ধৰোহৰ বুলি ৰাজ্যপালগৰাকীয়ে অসমবাসীলৈ আগবঢ়োৱা মন্তব্যত উল্লেখ কৰে।
ভোগালী বিহুৰ শুভক্ষণত মই অসমবাসীক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো। ভোগালী বিহু অসমীয়া সম্ভ্ৰান্ত সংস্কৃতিৰ এক উদ্দীপ্ত শিক্ষা। কৃষিজীৱী সমাজৰ অভিন্ন অংগ স্বৰূপ এই বিহু আমাৰ জাতীয় জীৱনক অনাদিকালৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে। মেজিৰ অনলে আৰু ভেলা ঘৰৰ পাৰস্পৰিক হান্না ধৰি ৰাজ্য বাখলৈ কঢ়িয়াই আনো সমৃদ্ধিৰ বতৰা। সদৌ শেষত মই সমস্ত অসম বাসলৈ বাপতি হাহুন ভোগালী বিহুৰ অলেখ শুভকামনা যাচিলো।
গুৱাহাটী মহানগৰীৰ উজান বজাৰত উৰুকা উপলক্ষে মাছৰ বজাৰত পুৱতি নিশাৰে পৰা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। একেদৰে মহানগৰীৰ কলংপাৰ, বেলতলা, বামুনী মৈদাম, গণেশগুৰিৰ দৰে অন্যান্য বজাৰসমূহতো উৰুকাৰ লগ ভাতৰ যোগাৰ কৰিবলৈ ক্ৰেতা আৰু বিক্ৰেতাৰ বিপুল সমাগম হোৱা দেখিবলৈ পোৱা যায়। ডিব্ৰুগড় জিলাতো ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত মেজি আৰু ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ বাণীপুৰত ৰংঘৰৰ আৰ্হিত সজা ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। জিলা প্ৰশাসনে উৰুকা আৰু মাঘ বিহু উপলক্ষে মাছ মাংস, গাখীৰ, দৈকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ বজাৰ মূল্য অতিৰিক্তভাৱে বৃদ্ধি নকৰিবলৈ বেপাৰীসকলৰ কাৰণে এখন নিৰ্দিষ্ট মূল্য তালিকা প্ৰকাশ কৰিছে। কাছাৰ জিলাতো মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন গাঁও আৰু চহৰ অঞ্চলত সৃষ্টিশীল আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে। পৰম্পৰাগত খাদ্য সম্ভাৰেৰে ভোগালীক আদৰিবলৈ কাছাৰ জিলাৰ ৰাইজ সাজু হৈছে। ধেমাজি জিলাতো ভোগালী বিহু উপলক্ষে ব্যাপক প্ৰস্তুতি দেখা গৈছে। ধেমাজিৰ বৰদলনি ভকতগাঁৱৰ বালিজানত যুৱকসকলে ব্যতিক্ৰমী ভেলাঘৰ সাজি উলিয়াইছে। হোজাই জিলাৰ মীন বিভাগে আজি উৰুকা উপলক্ষে বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে। জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথে এই বিষয়ে উল্লেখ কৰি মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ নিৰ্দিষ্ট মূল্য বৰ্তাই ৰাখিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায়। ৰাজ্যৰ আন আন জিলাসমূহতো ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ পৰিলক্ষিত হয়। ইতিমধ্যে গুৱাহাটী মহানগৰীতো উৰুকাৰ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে পথসমূহৰ নিৰ্দেশনা দিয়া হৈছে।
ভোগালী বিহুৰ আজি উৰুকা। আজি সদৌ অসমবাসী ৰাইজলৈ আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা সেৱা আৰু শুভেচ্ছা জনাইছো। আগন্তুক দিনবিলাকত যাতে মেজি জুয়ে সকলো অপায় অমংগল দূৰ কৰাৰ লগতে পথটো যাতে কোনো আখুৰিক্ৰিয়া নহয়, কোনো ধৰণৰ পথ দুৰ্ঘটনাই কাৰো যাতে জীৱনলৈ বিষাদ কঢ়িয়াই নানে, সকলো সময়তে যাতে সকলোৱে সজাগ আৰু সুৰক্ষিতভাৱে যান বাহন চলাই নিৰ্দিষ্ট গতিত গৈ গন্তব্য স্থানত সুৰক্ষিতভাৱে উপস্থিত হয়, তাৰ কাৰণে আমি সকলোকে বিনম্ৰ অনুৰোধ আজি ভোগালী বতৰত।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি এদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত কাছাৰ আৰু শ্ৰীভূমি জিলাত ডক্টৰ শৰ্মাই মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। শ্ৰীভূমি জিলাৰ ক্ৰীড়া সন্থা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত 14,135 গৰাকী মহিলাক 10,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থকো সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ কাটিকৰা বিধানসভা সমষ্টিৰ ৰাজপুৰ খেলপথাৰত আৰু বৰখেলা বিধানসভা সমষ্টিৰ শিলগুৰি খেলপথাৰত চেক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জামুগুৰিহাটৰ ধলাইবিল আৰু নাহৰবাৰীৰ মাজত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা 6 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে।